আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমত জলবায়ু পৰিৱৰ্তন উৎকৰ্ষ কেন্দ্ৰ স্থাপনত কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহ প্ৰকাশ, ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষা অসমৰ 1770খন বিদ্যালয়লৈ 137,47,00,000 টকা মুকলি, প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰি নামনি অসমৰ 6খন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট জাৰি, ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া খেলত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি আৰু চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষ হকীৰ ফাইনেলত আজি ভাৰত জাপানৰ সন্মুখীন। কেন্দ্ৰীয় চৰকাৰে অসমত জলবায়ু পৰিৱৰ্তন উৎকৰ্ষ কেন্দ্ৰ স্থাপনত আগ্ৰহ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তি বিভাগৰ সচিব ডঃ অভয় কাৰান্দিকাৰৰ সৈতে বৈঠকৰ পাছত বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনত বিজ্ঞান প্ৰযুক্তি জনপ্ৰিয়কৰণৰ লগতে উদ্ভাৱনীমূলক চিন্তা তথা কাম কাজত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সহযোগিতা আগবঢ়াব। জলবায়ু পৰিৱৰ্তন বিষয়ক গৱেষণামূলক কাম কাজৰ ক্ষেত্ৰত সামৰ্থ্য বৃদ্ধিত সহায় কৰাৰ বাবে এই কেন্দ্ৰ স্থাপন কৰা হ'ব। শ্ৰীমহন্তৰ সচিবগৰাকীৰ সৈতে সাক্ষাৎকালত অসমত বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰ, আন্তঃগাঁথনি বিকাশ, নৱপ্ৰজন্মৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণ তথা উদ্ভাৱনীমূলক চিন্তাক উদগনি যোগোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া পদক্ষেপসমূহ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমহন্তই লগতে অসমত উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰা শীঘ্ৰে এখন অৱধাৰণা পত্ৰ তথা আনুষ্ঠানিক প্ৰস্তাৱ বিভাগটোক দাখিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই কাৰ্যসূচীত ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাইও অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষা অসমে 1770খন বিদ্যালয়লৈ 137,47,00,000 টকা মোকলাই দিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ধনেৰে বিদ্যালয়সমূহত অতিৰিক্ত শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ, বৈদ্যুতিকীকৰণ আদিৰ দ্বাৰা আন্তঃগাঁথনি উন্নয়ন সম্ভৱ হৈ উঠিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰোহণ আঁচনিৰ অধীনত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়, ধেমাজি, হাইলাকান্দি আৰু দক্ষিণ শালমৰা জিলাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কয় যে আৰোহণৰ মূল লক্ষ্য হ'ল জীৱনৰ পথত বিদ্যাৰ্থীসকলে জ্ঞান আহৰণ কৰি নিজকে এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তোলা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বৃহৎ পৃথিৱীয়ে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে IIT-ৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত যিসকলে শিক্ষা লাভ কৰিবলৈ সমৰ্থ হৈছে সেয়া কেৱল তেওঁলোকৰ অসীম কষ্ট, অধ্যৱসায় আৰু পৰিশ্ৰমৰ ফল। গতিকে সকলোৱে এনে পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বাবে এতিয়াৰে পৰাই সাজু হোৱা উচিত। উল্লেখযোগ্য যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীক এই আৰোহণ আঁচনিৰ জৰিয়তে উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা অনুষ্ঠানসমূহ ভ্ৰমণ কৰাৰ সুযোগ দিয়া হয়। তদুপৰি এই আঁচনিৰ জৰিয়তে তেওঁলোকক আৰ্থিক অনুদান আগবঢ়োৱা হয়। 2022-23 বৰ্ষৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে যোৱা জানুৱাৰীৰ পৰা 4,325 গৰাকী বিদ্যাৰ্থী পৰ্যায়ক্ৰমে গুৱাহাটীলৈ আনি এনে অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি কয় যে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ মাজেৰে আত্ম আৱিষ্কাৰৰ সুযোগ প্ৰদান তথা তেওঁলোকক জ্ঞান সাধনাৰ জগতখনেৰে পৰিচিত কৰোৱাৰ উদ্দেশ্যে আৰোহণ আঁচনিখন গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডঃ ওম প্ৰকাশৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটী মহানগৰীত ফাঁচী বজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰ চৌহদত স্থাপন কৰা উদ্ভিদ উদ্যানৰ প্ৰৱেশ মাচুল, জনসাধাৰণৰ প্ৰৱেশৰ সময় আদি নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত কালি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি উদ্যানখন দিনৰ 10 বজাৰ পৰা নিশা 10 বজালৈ মুকলি থাকিব। নিশা 9:45ৰ পাছত টিকট বিক্ৰী বন্ধ কৰা হ'ব। আনহাতে প্ৰতি বুধবাৰে উদ্যানখন বন্ধ থাকিব। 3 বছৰ পৰ্যন্ত শিশুৰ প্ৰৱেশ বিনামূলীয়া হোৱাৰ বিপৰীতে 3-10 বছৰলৈ 20 টকা আৰু 10-75 বছৰলৈ 50 টকা নিৰ্ধাৰণ কৰা হৈছে। 75 বছৰৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব। পুৱা 5 বজাৰ পৰা 8 বজালৈ প্ৰাতঃ ভ্ৰমণ কৰাসকলৰ বাবে প্ৰৱেশ বিনামূলীয়া যদিও পঞ্জীয়ন বাধ্যতামূলক বুলি কোৱা হৈছে। ইপিনে উদ্যানখনত সাধাৰণ কেমেৰা ব্যৱহাৰ কৰাসকলে 100 টকা আৰু শ্বুটিঙৰ বাবে আগতীয়া অনুমতিসহ এদিনত 3,000 টকা আদায় দিব লাগিব বুলি কোৱা হৈছে। অসম লোকসেৱা আয়োগে পৰীক্ষা সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা এটা বিবৃতিত আয়োগে উল্লেখ কৰিছে যে চলিত বছৰৰ অক্টোবৰৰ শেষৰ ফালে 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। মৌখিক সাক্ষাৎকাৰ প্ৰক্ৰিয়া অহা নৱেম্বৰৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে 2024 বৰ্ষৰ মাৰ্চৰ শেষৰ ফালে পৰৱৰ্তী সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি আয়োগে উল্লেখ কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ পৰীক্ষা 913 পদৰ বাবে অনুষ্ঠিত হৈছে। কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই মৌৰাটী নিৰ্দেশ কাৰ্যসূচীৰ অংশস্বৰূপে কালি জাগীৰোডৰ বঘৰা আৰু এজাৰবাৰী পঞ্চায়তত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱজিৎ শৰ্মাসহ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ইপিনে শিৱসাগৰ জিলাৰ নাজিৰাত ডিহুবৰ গাঁও পঞ্চায়তত কালি মৌমাটি মূৰদেশ কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰূপায়িত এই কাৰ্যসূচীত আম্মসহায়ক গোটৰ মহিলাসকলে শোভাযাত্ৰা উলিয়াই গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি অনা মাটি কলহত জমা কৰি দিল্লীলৈ প্ৰেৰণ কৰাৰ বাবে ডিহুবৰ পঞ্চায়তত জমা কৰে। এই কাৰ্যসূচীত মহকুমা প্ৰশাসনৰ বিষয়ববীয়া, গাঁও পঞ্চায়তৰ সভানেত্ৰীকে ধৰি সদস্যসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখনা সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডৰ চাউলধোৱা গাঁও পঞ্চায়তৰ উদ্যোগত অমৃত কলহ পদযাত্ৰা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ 1,00,000 চাকৰি প্ৰদান কাৰ্যসূচীৰ অধীনত দ্বিতীয় পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত এই কথা জানিবলৈ দিয়ে। পৰহিলৈ আৰক্ষী বিভাগত প্ৰায় 5,500 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগতে চলিত মাহত চৰকাৰৰ আন আন বিভাগত খালী থকা প্ৰায় 15,000 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে অহা 11 আৰু 12 অক্টোবৰত অৰুণোদয় আঁচনিৰ অধীনত 7,00,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লগতে মাইক্ৰ ফাইনেন্সৰ অধীনত 25,000 টকালৈকে ঋণ লোৱা মহিলাসকলৰ ঋণ ৰেহাই দিয়া হ'ব। এই মহিলাসকলে ঋণ ৰেহাইৰ পিছত NOC লাভ কৰাৰ লগতে ভৱিষ্যতে ঋণ ল'ব পাৰিব। একে সময়তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 9 অক্টোবৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব। বৰধৰাত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে এই তথ্য সদৰি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ 6খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে আন 16খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা জিলাকেইখন হৈছে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, চিৰাং, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই কেইখন জিলাতে অহা 24 ঘণ্টাত বিজুলী, ঢেৰেকনি, বজ্ৰপাতসহ ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে। আনহাতে কোকৰাঝাৰ, বাক্সা, নলবাৰী, তিনিচুকীয়া, গোলাঘাট, কাৰ্বি আংলঙকে ধৰি 16খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। য়েল্ল' এলাৰ্ট জাৰি কৰা জিলাকেইখনতো মুষলধাৰ বৰষুণ হ'ব পাৰে বুলি মন্তব্য কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ ধেমাজি ৰাজহচক্ৰৰ অধীনৰ এখন আৰু গোগামুখৰ 2খন গাঁওসহ 3খন গাঁও বানৰ কবলত পৰিছে। এই বানত প্ৰায় 1,500 লোক ক্ষতিগ্ৰস্ত হৈছে। মুঠ 28 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে। ইফালে পুৱতি নিশা অহা এজাক মুষলধাৰ বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয়। কাহিলীপাৰা, অনিল নগৰ, নবীন নগৰ, AIDC, চানমাৰী, জুৰোদ আদি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালে কালি বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভাৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সভাত পৌৰসভা দুখনৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, পৌৰ প্ৰশাসনৰ সঞ্চালক টংকেশ্বৰ দাস আৰু জিলাখনৰ আয়ুক্ত নৱদ্বীপ পাঠকৰ উপস্থিতিত নগৰ অঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযান, PM স্বনিধি, নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত কৰা উন্নয়নমূলক কামকে ধৰি বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে চহৰৰ আছুতীয়া ঠাইত মাছ আৰু মাংসৰ বজাৰৰ ব্যৱস্থা কৰিবলৈও পৰামৰ্শ আগবঢ়ায়। শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় তিয়লি ফুকন ষ্টেডিয়ামত কালি অনুষ্ঠিত 15 বছৰ অনুৰ্ধৰ য়ুথ ক্লাব মাণ্ডলিক ফুটবল প্ৰতিযোগিতাত বোকাখাটৰ NRL একাডেমী চেম্পিয়ন হৈছে। ফাইনেলত NRL একাডেমী মাজুলীৰ ৰিভাৰাইন ক্লাবক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। ICC এদিনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত হ'বলগীয়া ৰাউণ্ড ৰবীন লীগৰ মেচত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন বিয়লি 2 বজাত অনুষ্ঠিত হ'ব। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি অনুষ্ঠিত বিশ্বকাপৰ উদ্বোধনী খেলখনত নিউজিলেণ্ডে ইংলেণ্ডক 9 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 283 ৰাণ নিউজিলেণ্ডে 1 উইকেটৰ বিনিময়ত 36 অভাৰ আৰু 2 বলত সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেভন কনৱে 152 আৰু ৰচিন ৰবীন্দ্ৰই 123 ৰাণ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰি জ' ৰুটৰ 77 আৰু জছ বাটলাৰৰ 43 ৰাণৰ সহায়েৰে নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 282 ৰাণ কৰে। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষ হকীৰ ফাইনেলত আজি ভাৰত জাপানৰ মুখামুখি হ'ব। ভাৰতীয় মান সময় অনুসৰি খেলখন বিয়লি 4 বজাত অনুষ্ঠিত হ'ব। ইপিনে ভাৰত আৰু বাংলাদেশৰ মাজত আজি পুৰুষ ক্ৰিকেটৰ ছেমি ফাইনেল খেলখন অনুষ্ঠিত হৈছে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে 97 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি বাংলাদেশে 9 উইকেটৰ বিনিময়ত 96 ৰাণ কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰতৰ মহিলা কাবাডী দলে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত ভাৰতে নেপালক পৰাস্ত কৰে। কাইলৈ দলটোৱে সোণৰ পদকৰ বাবে যুঁজ দিব। উল্লেখযোগ্য যে ভাৰতে কালিৰ দিনটোলৈ এছিয়ান গেমছত 21টা সোণ, 32টা ৰূপ আৰু 33টা ব্ৰঞ্জৰ পদকসহ মুঠ 84টা পদক অৰ্জন কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই।
ছিকিমৰ মহাপ্ৰলয়, মণিপুৰত অব্যাহত থকা গোষ্ঠী সংঘৰ্ষ, ৰাজ্যৰ আগতৰীয়া বৰষুণ, ৰাজ্যত চৰকাৰী পদত 25,000 পদৰ বাবে পুনৰ বিজ্ঞাপন আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। ছিকিমৰ ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছৰ পৰিস্থিতিৰ সন্দৰ্ভত প্ৰস্তুত কৰা বাতৰিটো কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। 10 মিনিটতে উঠিল 25,000 কোটিৰ বান্ধ। আই পি এছ অশোক কুমাৰ ৰাঘৱে দাখিল কৰা পি আই এলত সন্নিৱিষ্ট আশংকাই বাস্তৱ হল শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে আৰু শক্তিশালী নদী বান্ধেই সৰ্বনাশ কৰিলে ছিকিমৰ শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত এই বাতৰিটো মুখ্য বাতৰিৰ স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম ছিকিম ফ্লেচ ফ্লাড, 18 ডেড 98 মিছিং। দৈনিক জনভূমি কাকতৰ বাতৰিটোৰ শিৰোনাম নেপালৰ ভূঁইকপত এটা হ্ৰদ সংকুচিত হোৱাৰ বাবেই ছিকিমত মহাপ্ৰলয়। ছিকিমৰ জলপ্ৰলয়ৰ পিছত অসমতো এতিয়া আশংকাৰ সৃষ্টি হৈছে। বিশেষকৈ ভূটান, অৰুণাচলৰ জলবিদ্যুৎ প্ৰকল্পই অসমতো ছিকিম সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা প্ৰবল হৈ পৰিছে। এই সন্দৰ্ভত প্ৰস্তুত কৰা এটা বিতং বাতৰি, ছিকিমৰ পৰা শিক্ষা লবনে চৰকাৰে ভূটান অৰুণাচলত অনুৰূপ বিপৰ্যয় হলে নামনিত মহাপ্ৰলয় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত পুনৰ 25,000 পদত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰা এটা ঘোষণাত এই মাহতে পুনৰ 25,000 পদৰ বিজ্ঞাপন শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত সংঘটিত হোৱা প্ৰায় 700 কোটি টকীয়া এটা কেলেংকাৰী তদন্তৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ চৰকাৰে গ্ৰহণ কৰা এটা সিদ্ধান্ত অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোৰ শিৰোনাম যেতিয়াই তেতিয়াই বাঢ়িব বিদ্যুৎ মাচুল, নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি চৰকাৰৰ সঠকাৰী জাননী জাৰি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অসমত জলবায়ু পৰিৱৰ্তন উৎকৰ্ষ কেন্দ্ৰ স্থাপনত কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহ প্ৰকাশ। ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষা অসমৰ 1,770 বিদ্যালয়লৈ 137,47,00,000 টকা মুকলি। প্ৰবল বৃষ্টিপাতৰ আশংকা প্ৰকাশ কৰি নামনি অসমৰ 6খন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট জাৰি। আইচিচিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া খেলত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি। আৰু চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষ হকীৰ ফাইনেলত আজি ভাৰত জাপানৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।